এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে, জৈৱ প্ৰযুক্তি খণ্ডৰ আন্তঃগাঁথনি উন্নীতকৰণেৰে জৈৱ উৎপাদন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে ৰাজ্য চৰকাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ, ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসম আগমন, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা পৰম্পৰাগত ৰীতি নীতিৰে দৌল উৎসৱ উদযাপন, আৰু বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থা নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। অসমত জৈৱ প্ৰযুক্তি খণ্ডৰ আন্তঃগাঁথনি উন্নীতকৰণেৰে জৈৱ উৎপাদন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। নতুন দিল্লীত কালি কেন্দ্ৰীয় চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগৰ মুখ্য কাৰ্যালয়ত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটা আৰু কেন্দ্ৰীয় জৈৱ প্ৰযুক্তি সচিব ৰাজেশ এছ গোখলেৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়। ইয়াৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনীতি, পৰিৱেশ আৰু নিয়োগৰ বাবে জৈৱ প্ৰযুক্তি নীতিৰ অধীনত অসম এনে বুজাবুজিৰ চুক্তি সম্পাদনকাৰী দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হয়। কেন্দ্ৰ আৰু ৰাজ্যৰ এই দ্বিপাক্ষিক সহযোগিতাই অসমৰ চহকী জৈৱ বৈচিত্ৰ আৰু কৃষিখণ্ডৰ শক্তিক ব্যৱহাৰ কৰি ৰাজ্যখনত এটা শক্তিশালী জৈৱ উৎপাদন পৰিৱেশতন্ত্ৰ গঢ়ি তুলিব বুলি আশা কৰা হৈছে। ৰাজ্য চৰকাৰে ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰত্যৰণ কৰিব। শিক্ষা সচিব নাৰায়ণ কোঁৱৰ আৰু প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিৰ উপস্থিতিত প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিষয়ববীয়াসকলৰ সৈতে জনতা ভৱনত কালি এখন বৈঠকত মিলিত হৈ শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে এই কথা প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে অহা বছৰৰ পৰা বৃত্তি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ উপৰি পঞ্চম শ্ৰেণীলৈ সকলো শিক্ষাৰ্থীকে অভ্যাসন বহি যোগানৰ নিশ্চয়তা দিয়ে। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা শিক্ষকৰ দৰমহা যাতে কোনো জটি নপৰে তাৰ বাবেও ব্যৱস্থা লোৱা হ'ব বুলি ডাঃ পেগুৱে উল্লেখ কৰে। তেওঁ লগতে ঠিকাভিত্তিক কৰ্মৰত শিক্ষকৰ সংশোধিত সাময়িক পদোন্নতিত অনুমোদন দিয়াৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে অহা 3-4 দিনৰ ভিতৰত শিক্ষক বদলিৰ পৰ্টেল মুকলি কৰা হ'ব। প্ৰাথমিক শিক্ষকৰ বাবে সহপৰিদৰ্শক পদৰ সংৰক্ষণ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত প্ৰাথমিক শিক্ষক সন্মিলনীয়ে উত্থাপন কৰা দাবী বিবেচনা কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমত উপস্থিত হ'ব। অসম ভ্ৰমণকালত শ্ৰীশ্বাহে নিখিল বড়ো ছাত্ৰ সন্থাৰ এপছুৰ বাৰ্ষিক সন্মিলনসহ কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শ্ৰীশ্বাহে পৰহিলৈ দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। পাছত তেওঁ দেৰগাঁৱৰ পৰা মিজোৰামলৈ যাব। তাত মন্ত্ৰীগৰাকীয়ে দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ ঘাটি আইজলৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগৰ জোখাওচঙলৈ স্থানান্তৰিত কৰা অনুষ্ঠানত ভাগ ল'ব। যোৱা বছৰ 23 অক্টোবৰত নতুন দিল্লীত মিজোৰাম চৰকাৰ আৰু আছাম ৰাইফলছে বাহিনীটোৰ ঘাটি আইজলৰ পৰা জোখাওচঙলৈ স্থানান্তৰিত কৰাৰ বাবে চুক্তি সম্পাদন কৰিছিল। ইয়াৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মিজোৰামৰ পৰা পোনে পোনে গুৱাহাটীত উপস্থিত হ'ব আৰু সন্ধিয়া গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে নতুন ফৌজদাৰী আইন 3খন সন্দৰ্ভত বৈঠকত মিলিত হ'ব। শ্ৰীশ্বাহে 16 মাৰ্চত কোকৰাঝাৰৰ দুটামাত হ'বলগীয়া এপছুৰ অধিৱেশনত অংশগ্ৰহণ কৰিব। কোকৰাঝাৰৰ কাৰ্যসূচী সামৰি 16 মাৰ্চৰ বিয়লি তেওঁ নতুন দিল্লীলৈ উভতি যাব। কাৰিকৰী শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে ৰাজ্য চৰকাৰে 2017 চনত নিযুক্তি দিয়া 451 গৰাকী ঠিকাভিত্তিক শিক্ষকৰ মাজত 147 গৰাকী প্ৰবক্তাৰ নিযুক্তি বাতিলক কেন্দ্ৰ কৰি কালি বিধানসভাত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। এই প্ৰবক্তাসকলক সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত বিভিন্ন কাৰিকৰী প্ৰতিষ্ঠানত অংশকালীন হিচাপে নিযুক্তি দিয়া হৈছিল যদিও তেওঁলোকক পৰ্যায়ক্ৰমে বৰ্খাস্ত কৰি ৰাজ্য চৰকাৰে নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বিষয়টোৰ বিৰোধী দলে তীব্ৰ প্ৰতিবাদ কৰে। কালি সদনৰ দিনটোৰ কাম কাজৰ অন্ত পৰাৰ কিছু সময় পূৰ্বে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানৰ 147 গৰাকী ঠিকাভিত্তিক প্ৰবক্তাৰ নিযুক্তি বাতিল সন্দৰ্ভত অহা 21 মাৰ্চত ৰাজ্য চৰকাৰে সদনত বিবৃতি দিব বুলি ঘোষণা কৰে। শিক্ষামন্ত্ৰীয়ে সদনৰ বাহিৰত সাংবাদিকৰ আগত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত পৰৱৰ্তী সময়ত অংশকালীন শিক্ষক নাথাকিব বুলি চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিয়ে। ইপিনে এই বিষয়টোক লৈ ৰাজ্যৰ বিভিন্ন স্থানত কাৰিকৰী শিক্ষাৰ শিক্ষাৰ্থীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সদৌ অসম ছাত্ৰ সন্থাই বিষয়টো মানৱীয় দৃষ্টিভংগীৰে সমাধান কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। গোলাঘাট কাৰিকৰী শিক্ষা ছাত্ৰ একতা সভাৰ উদ্যোগত 500ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশ লয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা পৰম্পৰাগত ৰীতি নীতিৰে দৌল উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। পৰস্পৰক আবিৰৰ ৰং সানি ফাকুৱা উদযাপন কৰিবলৈও সকলো সাজু হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে। বৰপেটা সত্ৰত আজি সন্ধিয়া গন্ধযাত্ৰাৰে দৌল মহোৎসৱৰ শুভাৰম্ভ কৰা হ'ব। বৰপেটাৰ পাটবাউসী, গণককুচি, সুন্দৰীদিয়া আৰু বাৰাদি সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ বতাহ মুখৰ হৈ উঠিছে। ওড়িশার পৰা হোলী গীতৰ দল, মণিপুৰী সাংস্কৃতিক দল, আদিবাসী সাংস্কৃতিক দলৰ লগতে বিভিন্ন স্থানীয় শিল্পীৰ হোলী গীত পৰিৱেশনেৰে সত্ৰ নগৰীখন প্ৰাণ চঞ্চল হৈ উঠিছে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত আধ্যাত্মিক পৰম্পৰা আৰু ৰীতি নীতিৰে দৌল উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। আজি সন্ধিয়া মেষদাহ পৰ্বৰে এই উৎসৱৰ আৰম্ভণি হ'ব। 17 মাৰ্চত উৎসৱৰ সামৰণি পৰিব। মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাআটী সত্ৰ, চামগুৰি সত্ৰকে ধৰি কেইবাখনো সত্ৰত আজিৰে পৰা ফল্গু উৎসৱৰ আয়োজন কৰা হৈছে। মুখা শিল্পৰ বাবে বিশ্বখ্যাত চামগুৰি সত্ৰত 4 দিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। মাজুলীৰ দৌল উৎসৱ উদযাপন সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা বিকাশ জ্যোতি শইকীয়া।
মাজুলীৰ ঐতিহাসিক শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাআটী সত্ৰ, চামগুৰি সত্ৰ, এলেঙি, নৰসিংহ আদি সত্ৰসমূহত আজিৰে পৰা আৰম্ভ হ'ব ফল্গু উৎসৱ। ইতিমধ্যে এই ফল্গু উৎসৱৰ কাৰণে সত্ৰসমূহ সজাই পৰাই আটক ধুনীয়া কৰি তোলা হৈছে। মুখা শিল্পৰ বাবে বিশ্ববিখ্যাত মাজুলীৰ চামগুৰি সত্ৰত আজিৰে পৰা 4 দিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ অনুষ্ঠিত হ'ব। মহোৎসৱৰ কাৰ্যসূচী অনুসৰি সত্ৰখনিত আজি বিয়লি গুৰু আসন প্ৰতিষ্ঠা আৰু অধিবাসেৰে দৌলযাত্ৰা মহোৎসৱৰ আৰম্ভণি হ'ব। ইফালে শ্ৰী শ্ৰী গড়মূৰ সত্ৰত দৌল উৎসৱৰ আৰম্ভণিৰ পূৰ্ব সন্ধ্যা অৰ্থাৎ আজি প্ৰতীকী ৰূপত মেঘদাহানেৰে অন্ধকাৰ নাশ কৰি সত্যৰ সন্ধানৰ উপলক্ষে নামঘৰৰ বাহিৰত নিৰ্মাণ কৰা অস্থায়ী খেৰ বাঁহৰ গৃহত পূজা পাতলৰ অন্তত ছাগলীৰ নোম দাহ কৰি গৃহত অগ্নি সংযোগেৰে হোলী আৰম্ভ হ'ব।
কোচবিহাৰৰ ঐতিহাসিক মধুপুৰ সত্ৰত আজিৰে পৰা 3 দিনীয়াকৈ দৌল উৎসৱ পালন কৰা হ'ব। আজি গন্ধযাত্ৰাৰ লগতে সত্ৰৰ চৌহদত সাজি উলিওৱা ভেলাঘৰত অগ্নি সংযোগ কৰি ৰাইজৰ মংগল কামনা কৰা হ'ব। কাইলৈ গোসাঁইৰ সন্মুখত নাম প্ৰসংগ আৰু পৰহিলৈ গোসাঁইকে শোভাযাত্ৰা কৰা হ'ব। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে গোৱালপাৰাতো বিস্তৃত কাৰ্যসূচীৰে দৌল উৎসৱ উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ৰংজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ৰামচন্দ্ৰ বিগ্ৰহ দেৱালয়ত আজিৰে পৰা 5 দিনীয়াকৈ এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। তামোলপুৰ জিলাৰ পুনিয়া শ্যামৰায় সত্ৰৰ লগতে জিলাখনৰ কেইবাখনো সত্ৰ আৰু অন্যান্য স্থান আজিৰে পৰা আয়োজিত দৌল উৎসৱৰ বাবে সত্ৰসমূহ আটকধুনীয়াকৈ সজাই কৰি তোলা হৈছে। শ্যামৰায় সত্ৰ উদযাপন সমিতি আজিৰে পৰা 3 দিনীয়াকৈ এই উৎসৱ পালন কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে অহা 15 মাৰ্চ শনিবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰাম প্ৰাংগণত সন্ধিয়া 6 বজাত গান্ধাৰী অভিশাপ নামৰ এখনি ভাওনা পৰিৱেশন কৰিব। গণেশ গগৈৰ শকুনিৰ প্ৰতিশোধৰ আধাৰত মাতৃভাষাত ৰচিত এই ভাওনাখনৰ পৰিকল্পনা ঋতুপৰ্ণা দাসৰ আৰু পৰিচালনা ডঃ দীপেন দাসৰ। গুৱাহাটীৰ বিভিন্ন বৈদ্যুতিন চেনেলৰ সাংবাদিকে অভিনয় কৰা এই ভাওনাখনিত ধৃতৰাষ্ট্ৰৰ চৰিত্ৰত অভিনয় কৰিছে মৃগাংক শইকীয়াই, কৰ্ণৰ চৰিত্ৰত সুনীত কুমাৰ ভূঞা, শকুনিৰ চৰিত্ৰত অভিজিত গোস্বামী আৰু কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিছে বিমল ভূষণ মহন্তই। গান্ধাৰী চৰিত্ৰত অভিনয় কৰিছে এঞ্জেলা চাংমায়ে। এই ভাওনাৰ আখৰা প্ৰতিনিশাই গুৱাহাটীৰ লাজগেটত চলি আছে। আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে হোৱা কথা বতৰাত গান্ধাৰী এঞ্জেলা চাংমায়ে এই অভিমত ব্যক্ত কৰে।
আমাৰ সাংবাদিকসকলৰ যি প্ৰয়াস গুৰুজনাৰ অন্যতম সৃষ্টিৰাজিৰ ভাওনাক এইবাৰ মঞ্চস্থ কৰাৰ হেঁপাহ আছিল। গান্ধাৰীৰ অভিশাপ এই ভাওনাভাগিত গান্ধাৰীৰ চৰিত্ৰটিতে অভিনয় কৰিবলৈ অকণমান সুযোগ লাভ
ভূমিকা
হয়। গান্ধাৰীৰ চৰিত্ৰটো খুব ভাল লগা প্ৰত্যাহ্বান আহিছে, কাৰণ চৰিত্ৰটোত আচলতে নিজক খাপ খুৱাবলৈ অকণমান সময়ৰ প্ৰয়োজন হৈছে। খুব কম সময় পাইছোঁ, কিন্তু এই কম সময়ৰ ভিতৰতে নিজৰ 100% উজাৰি দিবলৈ চেষ্টা কৰিছোঁ। সংলাপ মোৰ সকলোখিনিয়ে ভাল লগা, কাৰণ শেষলৈ যিটো গান্ধাৰীৰ যি অভিশাপ, কৃষ্ণক যি অভিশাপ দিয়ে, এই কথাখিনি আচলতে প্ৰতিগৰাকীৰ হৃদয় চুই যাব। পুত্ৰহীনা গান্ধাৰীয়ে কি কষ্ট পোৱাৰ পাছত আচলতে ভগৱান শ্ৰীকৃষ্ণক অভিশাপ দিবলগীয়া হৈছিল যে তোমাৰো যদুবংশ ধ্বংস হ'ব। মূল আচলতে নাটকখনৰ কাহিনী বা আমাৰ নাটভাগীৰ কাহিনী সেয়াই। মোৰ ভাল লগা এটি সংলাপ অকণমান আওৰাই দিব বিচাৰিছোঁ। এটি এটিকৈ 97টি সন্তানৰ সকাল মৃত্যু দেখিও যাৰ বুকু নকপিল, সেই কাঠচেতিয়া পুৰুষক, কঠোৰ পাষাণক সেই অবলা নাৰীয়ে কি শাস্তি দিব মহাৰাজ?
বৰ ধুনীয়া। সাংবাদিকসকল যে সকলোতে আছে এইটোৱে এটা প্ৰমাণ নহয় জানো এঞ্জেলা?
সাংবাদিকসকল সদা ব্যস্ত হৈ থাকে, বাতৰিৰ পিছত দৌৰি ফুৰা সাংবাদিকসকলে অকণমান নিজৰ প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ নিজেই সাজু কৰি লৈছে। আৰু আমি ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোক আহক, আমি ভাওনাভাগে কৰিছোঁ, আমাক অকণমান আশীৰ্বাদ প্ৰদান কৰক। সকলোৱে মিলিজুলি আমি ভাওনাভাগ যাতে সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ সেইবাবেই আমি গুৰুজনাৰ ওচৰতো সেৱা জনাইছোঁ। প্ৰতিগৰাকী দৰ্শকক আমি আমন্ত্ৰণ জনাইছোঁ 15 তাৰিখলৈ, 15 মাৰ্চ শিল্পগ্ৰাম, আপোনালোকে নাপাহৰিব, এবাৰ আহিব।
আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
ৰঙালী বিহুৰ পূৰ্বে ৰাজ্যত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিযুক্তি, পলিটেকনিকৰ অংশকালীন প্ৰবক্তাক অব্যাহতিক লৈ সদনত হুলস্থূলীয়া পৰিৱেশ, পাকিস্তানত যাত্ৰীবাহী ৰেল অপহৰণ তথা অৰ্ধশতাধিকজনক হত্যাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। প্ৰধান শিক্ষকৰ নিযুক্তিৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰাথমিক শিক্ষক সন্মিলনীৰে বৈঠকত শিক্ষামন্ত্ৰীৰ ঘোষণা, ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিযুক্তি আৰু দৈনিক জনমভূমি কাকতে ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ, অহা বছৰৰ পৰা বৃত্তি পৰীক্ষা যোগান ধৰিব পঞ্চম শ্ৰেণীলৈকে অভ্যাসন বহি শিৰোনামেৰে প্ৰকাশ কৰিছে। আন আন কাকতসমূহেও বাতৰিটোৰ প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যৰ পলিটেকনিকসমূহৰ ভালেসংখ্যক প্ৰতিষ্ঠাপক অংশকালীন প্ৰবক্তাক চাকৰিৰ পৰা অব্যাহতি দিয়াক লৈ ভুক্তভোগীসকলৰ প্ৰতিবাদ তথা বিষয়টোক লৈ অসম বিধানসভাত বিৰোধীৰ বিক্ষোভ প্ৰকাশ সম্পৰ্কীয় বাতৰি এটা অসমীয়া প্ৰতিদিন, দৈনিক অসম, দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেলকে ধৰি কেইবাখনো বাতৰি কাকতে আজি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পাকিস্তানত বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ দ্বাৰা যাত্ৰীবাহী ৰেল অপহৰণ আৰু ইয়াৰ পাছৰ পৰ্যায়ৰ ঘটনা প্ৰবাহৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতে, পাকিস্তানত ৰেল অপহৰণ, ওৰে নিশা পাক সেনাৰ অভিযান, পণমন্দী গোদ্ধাৰ, অৰ্ধশতাধিক নিহত। অসমীয়া খবৰ কাকতে, সেনাৰ উদ্ধাৰ অভিযানৰ মাজতে অপহৰণকাৰী বেলুচ লিবাৰেশ্যন আৰ্মী নৰমেদ যজ্ঞ, 50 পণবন্দী ৰেলযাত্ৰীক নৃশংস হত্যা। আমাৰ অসম কাকতে, পাকিস্তানৰ ৰেল হাইজেক, 190 পণবন্দীক উদ্ধাৰ, 30 যাত্ৰীক হত্যা, মানৱ বোমাৰে উদ্ধাৰকাৰীক বাধা দিছে বেলুচ উগ্ৰপন্থীয়ে। আৰু দ্য টাইমছ অৱ ইণ্ডিয়াই ট্ৰেইন ৰেস্কিউ অপাৰেশ্যন অভাৰ, 21 হোষ্টেজে স্কিল্ড শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিসমূহৰ মাজত আছে, অসমে লোৱা ঋণক লৈ অপপ্ৰচাৰ চলা বুলি বিত্তমন্ত্ৰী অজন্তা নেওগৰ মন্তব্য, ৰাজ্যৰ বহু নিচামুক্তি কেন্দ্ৰত ধৰ্মান্তৰকৰণৰ চিণ্ডিকেট চলি থকা বুলি অসম বিধানসভাত মন্ত্ৰী পীযুষ হাজৰিকাৰ অভিযোগ, USTMৰ আচাৰ্য মহবুবুল হকক পুনৰ কাৰাগাৰতে গ্ৰেপ্তাৰ ইত্যাদি। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ ডেভিড। ডিব্ৰুগড় জিলাৰ চাবুৱাত নিৰ্মাণৰত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ কাম অহাবছৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই নিৰ্দেশ দিছে। ৰাজ্যপালগৰাকীয়ে কালি উত্তৰ পূবৰ প্ৰথমখন ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি লেহেমীয়া গতিৰে চলি থকা কামক লৈ অসন্তুষ্টি ব্যক্ত কৰে। উল্লেখযোগ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত এই বিশ্ববিদ্যালয়খন নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত 2023 চনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিছিল। 56,62,00,000 টকাৰো অধিক ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰ প্ৰতিষ্ঠানৰ পৰা ৰাজ্যপালগৰাকীয়ে অগ্ৰগতিৰ বুজ লয়। দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানত জীৱ জন্তুৰ সংখ্যা বৃদ্ধি পোৱা বুলি ৱেলফেয়াৰ ইনষ্টিটিউট অব ইণ্ডিয়াৰ সহযোগত বন বিভাগে কৰা জৰীপত প্ৰকাশ পাইছে। এই জৰীপ অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত হাতীৰ সংখ্যা পূৰ্বৰ 196ৰ পৰা 348লৈ বৃদ্ধি হৈছে। একেদৰে উদ্যানখনত 8টাকৈ দুষ্প্ৰাপ্য বন মেকুৰীৰ অৱস্থিতিৰ কথাও গম পোৱা গৈছে। ৰাষ্ট্ৰীয় উদ্যানখনত পহু আৰু ধনেশ পক্ষীৰ সংখ্যাও বৃদ্ধি পাইছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থা নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে মঙলবাৰে গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত শ্বিলং লাজং ফুটবল ক্লাবক 1-0 পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থাই সোমবাৰে অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত গ্লোবেল ফুটবল ক্লাবক 3-1 ব্যৱধানত পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আজি বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 19 ডিগ্ৰী চেলছিয়াছৰ আশে পাশে থাকিব বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই একজাননী দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। জৈৱ প্ৰযুক্তি খণ্ডৰ আন্তঃগাঁথনি উন্নীতকৰণেৰে জৈৱ উৎপাদন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে ৰাজ্য চৰকাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ। ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰী প্ৰকাশ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ 3-দিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসম আগমন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা পৰম্পৰাগত ৰীতি নীতিৰে দৌল উৎসৱ উদযাপন। আৰু বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থা নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।